Iya, Pak Kahbani. বাতৰি পঢ়িছো অনুজা লোকামুদ্ৰাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 46টা সমষ্টিত আজি অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। বিয়লি 5 বজালৈকে সামগ্ৰিকভাৱে 62.3% ভোটদান সম্পন্ন হৈছে। লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী 3টা পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। CBSEয়ে আজি 10ম আৰু 12ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। ভাৰত আৰু ইৰাণে আজি চাবাহাৰৰ শ্বহীদ বেহেষ্টি বন্দৰৰ দীৰ্ঘম্যাদী পৰিচালনাৰ সন্দৰ্ভত চুক্তিত স্বাক্ষৰ কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 96টা সমষ্টিত আজি অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বিয়লি 5 বজালৈকে সমগ্ৰ দেশত 62.3% ভোটদান সম্পন্ন হয়। অন্ধ্ৰপ্ৰদেশত 68.04%, বিহাৰত 54.14%, জম্মু কাশ্মীৰত 35.75%, ঝাৰখণ্ডত 63.14%, মধ্যপ্ৰদেশত 68.01%, মহাৰাষ্ট্ৰত 52.49%, ওড়িশাত 62.96%, তেলেংগানাত 61.16%, উত্তৰ প্ৰদেশত 56.35% আৰু পশ্চিমবংগত 75.66% ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। এই পৰ্যায়ৰ বাবে মুঠ 1717গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ 175জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ 147খন আসনৰ 28খনৰ বাবেও ভোটগ্ৰহণ কৰা হৈছে। চতুৰ্থ পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিং, অৰ্জুন মুণ্ডা, জি কিষাণ ৰেড্ডী, অজয় কুমাৰ মিশ্ৰ, জে ডি ইউৰ ৰাজীৱ ৰঞ্জন সিং, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰ, শত্ৰুঘ্ন সিনহা আৰু এ আই এ এমৰ আছাদুদ্দিন ওৱেছি অন্যতম। লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী 3টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰি জনসাধাৰণক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰত কেইবাখনো প্ৰচাৰ সভাত অংশ লয়। তেওঁ ৰাজ্যখনৰ হাজিপুৰ, মুজফৰপুৰ আৰু চাৰণত জনসভা সম্বোধন কৰি ৰাজ্যবাসীক দেশৰ উন্নয়নৰ বাবে ভোটদান কৰিবলৈ আহান জনায়। শ্ৰীমোদীয়ে কয় যে NDA চৰকাৰৰ শাসনকালত ভাৰতীয় অৰ্থনীতিৰ বিকাশ হৈছে আৰু নিয়োগৰ বিভিন্ন সুযোগ সৃষ্টি হৈছে। তেওঁ RJD আৰু কংগ্ৰেছক স্বজনতোষণক ৰাজনীতিৰ প্ৰধান অস্ত্ৰ কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে অভিযোগ কৰে যে দুয়োটা দলে কোনোদিনে জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰা নাই, বৰং তেওঁলোকৰ পাছৰ প্ৰজন্মৰ বাবে সম্পত্তি গোটোৱাতহে ব্যস্ত আছে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে পাটনা চহৰৰ তখ শ্ৰী হৰিমন্দিৰজী পাটনা চাহিব দৰ্শন কৰে। তখ শ্ৰী হৰিমন্দিৰজী পাটনা চাহিব হৈছে শিখ ধৰ্মাৱলম্বী লোকসকলৰ 5খন পূৰ্ণ তীৰ্থস্থানৰ অন্যতম। সন্ধিয়াৰ ভাগত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত এটা বৃহৎ ৰোড শ্বত অংশ ল'ব। কাইলৈ তেওঁ বাৰাণসী লোকসভা আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব। ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত এখন জনসভাক সম্বোধন কৰে। শ্ৰীগান্ধীয়ে কয় যে যদি কংগ্ৰেছ আৰু IMDAৰ মিত্ৰজোঁট ক্ষমতালৈ আহে তেনেহলে তেওঁলোকে প্ৰথমে দৰিদ্ৰ কৃষকৰ ঋণ মাফ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ ধুলেত প্ৰচাৰ সভাত অংশ লয়। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে ভাৰত তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হ'ব। কংগ্ৰেছৰ 10 বছৰীয়া শাসনকালত ভাৰতীয় অৰ্থনীতি 11 স্থানত আছিল বুলি উল্লেখ কৰি শ্ৰীশ্বাহে লগতে কয় যে ইয়াৰ পৰিৱৰ্তে NDA চৰকাৰে দেশক 5ম স্থানলৈ উন্নীত কৰিলে। অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পঞ্জাৱৰ পাটিয়ালাত দলীয় প্ৰাৰ্থীৰ হৈ এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ বুজাবুজিয়ে পঞ্জাৱক সম্পূৰ্ণৰূপে ধবংস কৰিলে আৰু প্ৰগতিশীল পঞ্জাৱৰ বাবে এতিয়া বিজেপিয়ে হৈছে একমাত্ৰ বিকল্প বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে আজি 10ম আৰু 12ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। CBSEয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 10ম শ্ৰেণীৰ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ 93.60%, ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 94.75% হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 92.71%। চিবিএছইৰ দশম শ্ৰেণীৰ ফলাফলত উত্তীৰ্ণ হাৰ বিগত বৰ্ষতকৈ 0.48% বৃদ্ধি পাইছে। আনহাতে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ 87.98%। এই হাৰ যোৱা বছৰতকৈ 0.65% বৃদ্ধি পোৱা বুলি বোৰ্ডে এটা বিবৃতিযোগে জনাইছে। 24,000তকৈ অধিক পৰীক্ষাৰ্থীয়ে 95% অধিক নম্বৰ লাভ কৰিছে আৰু 1,16,000তকৈ অধিক পৰীক্ষাৰ্থীয়ে 90% অধিক নম্বৰ লাভ কৰিছে। ভাৰত আৰু ইৰাণে আজি চাবাহাৰৰ শ্বহীদ বেহেষ্টি বন্দৰৰ দীৰ্ঘম্যাদী পৰিচালনাৰ সন্দৰ্ভত চুক্তিত স্বাক্ষৰ কৰে। ইৰাণত আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰীসোণোৱাল আজি পুৱা চৰকাৰী কাৰ্যসূচীৰে ইৰাণত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত ইণ্ডিয়া পৰ্ট গ্লোবেল লিমিটেড আৰু ইৰাণৰ বন্দৰ আৰু সামুদ্ৰিক সংস্থাৰ মাজত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে চাবাহাৰত ভাৰতৰ দীৰ্ঘম্যাদী যোগসূত্ৰৰ ভেটি স্থাপন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। তেওঁ লগতে এই চুক্তি স্বাক্ষৰৰ ফলত চাবাহাৰ বন্দৰৰ কাৰ্যক্ষমতাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব বুলিও উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে এই চুক্তিয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক অংশীদাৰিত্বক এটা নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে আফগানিস্তান, মধ্য এছিয়া আৰু ইউৰেছিয়াৰ সৈতে ভাৰতৰ যোগসূত্ৰ বৃদ্ধি কৰাত সহায় কৰিব। কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ দিয়া বীৰুবালা ৰাভাই আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। গোৱালপাৰা জিলাৰ ৰাজহুৱা শ্মশানত আজি বিয়লি ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে 2021 চনত প্ৰয়াত ৰাভাক দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। সমাজত প্ৰচলিত কুসংস্কাৰ ডাইনী প্ৰথাৰ বিৰুদ্ধে 2 দশকৰো অধিক কাল যুঁজ দি অহা বীৰুবালা ৰাভা সমাজৰ একাংশ লোকৰ অন্যায়ৰ বলি হোৱা নিৰীহ লোকসকলৰ বাবে সাহৰ শিক্ষা, সকাহৰ অন্য নাম আছিল। 1954 চনত গোৱালপাৰা জিলাৰ ঠাকুৰভিলাত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰগতিকামী মহিলাই সমাজত প্ৰচলিত কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে আজীৱন প্ৰচেষ্টা চলাইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বীৰুবালা ৰাভাৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি সামাজিক মাধ্যমযোগে শোকবাৰ্তা প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা বিজেপিৰ নেতা অনুৰাগ সিং ঠাকুৰে আজি হিমাচল প্ৰদেশৰ হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফেচাৰ প্ৰেম কুমাৰ ধুমল উপস্থিত থাকে। শ্ৰীঠাকুৰে হামিৰপুৰ সংসদীয় সমষ্টিৰ পৰা এতিয়ালৈকে একেৰাহে চতুৰ্থবাৰ নিৰ্বাচনত জয়লাভ কৰিছে আৰু এইবাৰ পঞ্চমবাৰৰ বাবে তেওঁ এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে শিমলা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ সুৰেশ কাশ্যপেও আজি মনোনয়ন দাখিল কৰে। কংগ্ৰেছ প্ৰাৰ্থী বিনোদ চুলতানপুৰীয়েও এই আসনখনৰ বাবে মনোনয়ন দাখিল কৰিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত কালি অনুষ্ঠিত প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 47 ৰানত পৰাজিত কৰে। আনহাতে গুৱাহাটীৰ এচিয়া ষ্টেডিয়ামত 15 আৰু 19 মে'ত হ'বলগীয়া আই পি এল খেল দুখনৰ বাবে ৰাজস্থান ৰয়েলছৰ দলটো আজি বিয়লি গুৱাহাটীত আহি উপস্থিত হৈছে। দলটোৱে 15 মে'ত পঞ্জাব কিংছৰ আৰু 19 মে'ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পঞ্জাব কিংছৰ দলটো কালিয়ে গুৱাহাটী পাইছেহি। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 96টা সমষ্টিত আজি অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। বিয়লি 5 বজালৈকে সামগ্ৰিকভাৱে 62.31% ভোটদান সম্পন্ন হৈছে। লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী 3টা পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। চিবিএছইয়ে আজি 10ম আৰু 12ম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। ভাৰত আৰু ইৰাণে আজি চাবাহাৰৰ শ্বহীদ বেহেষ্টি বন্দৰৰ দীৰ্ঘম্যাদী পৰিচালনাৰ সন্দৰ্ভত চুক্তিত স্বাক্ষৰ কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছতে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।